এয়া আকাশবাণী গুৱাহাটী বিয়লি আঞ্চলিক বাতৰি পঢ়িছো প্ৰজন্ম চহৰীয়াই। দেশৰ 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 58টা সংসদীয় সমষ্টিত কাইলৈ হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই পৰ্যায়ত কাইলৈ পুৱা 7 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। সমষ্টিসমূহৰ ভিতৰত বিহাৰৰ 8টা, হাৰিয়ানাৰ 10টা, জম্মু কাশ্মীৰৰ 1টা, ঝাৰখণ্ডৰ 4টা, দিল্লীৰ 7টা, ওড়িশাৰ 6টা, উত্তৰ প্ৰদেশৰ 14টা আৰু পশ্চিমবংগৰ 8টা সমষ্টি আছে। এই সমষ্টিকেইটাৰ বাবে মুঠ 899গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰত আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ 535সংখ্যক আবিৰ্ভাৱ তিথি উপলক্ষে বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। মাধৱদেৱৰ আবিৰ্ভাৱ তিথিৰ সৈতে সংগতি ৰাখি অসম এক শৰণ ভাগৱতী সমাজে আজিৰে পৰা মৰিগাঁৱৰ বৰদল পালনাম থানত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। ঐতিহ্যমণ্ডিত থানখনত আজি পুৱা মাংগলিক পৰম্পৰাৰে গৰু আসন প্ৰতিষ্ঠা কৰা হয়। এক শৰণ ভাগৱতী সমাজৰ আচাৰ্য দেহেশ্বৰ বৰাই নৱনিৰ্মিত মণিকূটত আনুষ্ঠানিকভাৱে সিংহাসন স্থাপন কৰাৰ পাছত বৰদল গাঁৱৰ গায়ন বায়নৰ খোল প্ৰসংগ অনুষ্ঠিত হয়। কাইলৈ গুণমালা ধৰ্মালোচনী সভাৰ লগতে 200গৰাকী যুৱক যুৱতীক শৰণ ভোজনৰ ব্যৱস্থা কৰা হৈছে। ইফালে মহাপুৰুষ মাধৱদেৱ স্থাপিত বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত কালিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে মহাপুৰুষজনাৰ আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। এই উপলক্ষে কালি ধৰ্মধ্বজা উত্তোলন, গছপুলি ৰোপণ, ভাগৱত পাঠ, কীৰ্তন ঘোষা পাঠ কৰাৰ লগতে ফুলবাদন, লোকগীত আৰু বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি অনুষ্ঠিত ধৰ্মালোচনা সভাত সুন্দৰীদিয়া সত্ৰই প্ৰতিবছৰে প্ৰদান কৰা মাধৱদেৱ বঁটা ৰামাইকুঠি সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ প্ৰধানীক প্ৰদান কৰা হয়। মহাপুৰুষজনাৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰতো আজি মহাপুৰুষজনাৰ আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হয়। যোৰহাট জিলাৰ ঢেকীয়াখোৱা বৰনামঘৰৰ দিনজোৰা কাৰ্যসূচীৰে মাধৱদেৱৰ আবিৰ্ভাৱ তিথি পালন কৰা হয়। নগাঁৱৰ বটদ্ৰৱা থানৰ লগতে গোলাঘাট জিলাৰ আঠখেলীয়া নামঘৰতো মাধৱদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে বৈষ্ণৱ ভকতে নাম কীৰ্তনেৰে গুৰু বন্দনা কৰে। অসম অভিযান্ত্ৰিক মহাবিদ্যালয় ক্লাছ 88 ফাউণ্ডেশ্যনে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ সহায়ত গোৱালপাৰা জিলাৰ বাদুংডুপ্পা কলা কেন্দ্ৰত নিৰ্মাণ কৰা চাৰিসীমাৰ বেৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে পুনৰ নিৰ্মাণ কৰা আৱাসগৃহও মুকলি কৰা হয়। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত গোৱালপাৰা জিলাৰ সহ আয়ুক্তৰ লগতে অসম অভিযান্ত্ৰিক মহাবিদ্যালয় ক্লাছ 88ৰ কেইবাগৰাকীও সদস্য উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা 4 জুনত লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ দিনা জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোট গণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোট গণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা 9:15 পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো নিউজ অন এআইআর এপ, আমাৰ ইউটিউব চেনেল এআইআর নিউজ গুৱাহাটী আৰু @AIRNews গুৱাহাটী যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধুৱে মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দুবাৰকৈ অলিম্পিকৰ পদক জয়ী সিন্ধুৱে আজি সন্ধিয়া কোৱাৰ্টাৰ ফাইনেলত চীনৰ হান উইক 21-13, 14-21, 21-12 গেমত পৰাস্ত কৰে। অৱশ্যে মহিলাৰ ছিংগলছৰ আন এখন কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ অস্মিতা চলিহা চীনৰ চেন ই মেনৰ হাতত 10-21, 15-21 গেমত পৰাজিত হয়। আনহাতে ভাৰতৰ কিৰণ জৰ্জ মালয়েছিয়াৰ জি জিয়ালিৰ হাতত 13-21, 18-21 গেমত পৰাজিত হৈ পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হোৱাৰ লগতে সাই প্ৰতীক আৰু কৃষ্ণ প্ৰসাদ গাৰ্গৰ যুটীটো পুৰুষৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাজিত হয়। ত্ৰিশা জলি আৰু গায়ত্ৰী গোপাচন্দ্ৰৰ ভাৰতীয় যুটীটো মহিলাৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত টাইৱানৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাভূত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। ৰাজস্থান ৰয়েলছ আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বিয়লিৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।